নমস্কাৰ, মই শ্ৰীমতী নীলিমা দেৱী, 50 নম্বৰ মঙলদৈ বিধানসভা সমষ্টিৰ পৰা আপোনালোক সকলো অঞ্চলবাসীক সাদৰ অনুৰোধ জনাইছো। মোৰ মনোনয়ন কাৰ্যসূচীত আপোনালোকৰ গৌৰৱময় উপস্থিতি মোৰ বাবে অতি গুৰুত্বপূৰ্ণ। স্থান: ভেবাৰঘাট কৃষ্টি সংঘৰ খেলপথাৰ। সময়: ৰাতিপুৱা 9 বজাত। তাৰিখ: 23/3/2026। কাৰ্যসূচীৰ আৰম্ভণি ভেবাৰঘাট কৃষ্টি সংঘৰ খেলপথাৰৰ পৰা হ'ব আৰু য'ৰ পৰা আমি সকলোৱে একেলগে মনোনয়ন স্থানলৈ যাত্ৰা কৰিম। আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই মোৰ আটাইতকৈ ডাঙৰ শক্তি। অনুগ্ৰহ কৰি অধিক সংখ্যাত উপস্থিত হৈ মোক আপোনালোকৰ সমৰ্থন আগবঢ়াব। ধন্যবাদেৰে আপোনালোকৰ নিজৰ শ্ৰী নীলিমা দেৱী।